নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া ঘাই ঘাই বাতৰিসমূহত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ দেহাৱসান, ডঃ সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী তথা বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ডঃ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ, ব্ৰহ্মপুত্ৰৰ ওপৰত 137 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত চীনৰ অনুমোদন, নৱবৰ্ষৰ পহিলা দিনটোতেই ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত আজিৰে পৰা 7 জানুৱাৰীলৈ অসম গ্ৰন্থমেলা আৰু বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ আটাইকেইটা উইকেট হেৰুৱাই 474 ৰাণ সংগ্ৰহ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বৰ্ষীয়ান ৰাজনীতিকগৰাকী কালি সন্ধিয়া নিজ বাসভৱনত হঠাৎ সংজ্ঞাহীন হৈ পৰাৰ পাছত নিশা 8 বজাত তেওঁ জটিল অৱস্থাত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয়। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই প্ৰকাশ কৰা মতে চিকিৎসকসকলৰ সকলো ধৰণৰ প্ৰচেষ্টা বিফল হোৱাৰ পাছত নিশা 9:51 তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়। মৃত্যুৰ সময়ত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে পন্নী গুৰচৰণ কৌৰ আৰু 3গৰাকী জীয়ৰীক এৰি থৈ যায়। জনসাধাৰণে শেষ শ্ৰদ্ধাঞ্জলি তৰ্পণৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে। ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে তেওঁক শেষ শ্ৰদ্ধা তৰ্পণ কৰে। 1982 চনত তেতিয়াৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ মনমোহন সিঙে বিভিন্ন অৰ্থনৈতিক নীতিৰ সূচনাৰে মুক্ত বজাৰ অৰ্থনীতিৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিত আমূল সংস্কাৰ সাধন কৰিছিল। 1985-1987 চনলৈ তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰৰ দিনত ডঃ সিঙে বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1991 চনৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰ হিচাপে বিবেচিত ডঃ সিঙে 2004-2014 চনলৈ কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ সময়ত 2টাকৈ কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। একেধাৰে ৰাজনীতি, প্ৰসিদ্ধ অৰ্থনীতিবিদ আৰু কূটনীতিবিদ হিচাপে পৰিচিত ডঃ মনমোহন সিং 1991 চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে 28 বছৰ ধৰি অসমক প্ৰতিনিধিত্ব কৰিছিল।
प्यारे देशवासियों, आज मैं आपको प्रधानमंत्री के रूप में आखिरी बात संबोधित कर रहा हूं। 10 साल पहले इस जिम्मेदारी को संभालते वक्त मैंने अपनी पूरी मेहनत से काम करने और सच्चाई के रास्ते पर चलने का निश्चय किया था। मेरी ईश्वर से प्रार्थना थी कि मैं हमेशा सही काम करूं। मेरा सार्वजनिक जीवन एक खुली किताब है। मैंने हमेशा अपनी पूरी क्षमता से अपने महान राष्ट्र की सेवा करने की कोशिश की है।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙৰ বিয়োগত 7দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব। ইয়াৰ লগতে আমোদ প্ৰমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব। তদুপৰি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী তথা বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ডঃ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ডঃ সিং সেইসকল ৰাজনীতিবিদৰ মাজৰ এজন যিয়ে শিক্ষা আৰু প্ৰশাসন দুয়োটা ক্ষেত্ৰতে সমানেই কাম কৰিছিল। তেওঁ কয় যে ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা সেৱা, কলুষতাবিহীন ৰাজনৈতিক জীৱন আৰু অত্যন্ত বিনম্ৰ স্বভাৱৰ বাবে ডঃ সিং সদায় স্মৰণীয় হৈ ৰ'ব বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা শোকবাৰ্তাত ডঃ সিঙক এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ বুলি উল্লেখ কৰি কয় যে ভাৰতীয় অৰ্থনীতিৰ দৃষ্টিপথ সলনি কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পদ্মবিভূষণ সন্মানেৰে বিভূষিত ডঃ সিঙে বহু গুৰুত্বপূৰ্ণ সংস্কাৰৰ জৰিয়তে দেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে নতুন পথ মুকলি কৰিছিল বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত দেশে বিশিষ্ট নেতাসকলৰ এজনক হেৰুৱালে বুলি উল্লেখ কৰে। সংসদত সকলো বিষয় সবলভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত ডঃ সিঙৰ ভূমিকাৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ডঃ সিঙে জনসাধাৰণৰ জীৱনশৈলী উন্নত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছিল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ শোকবাৰ্তাত ইতিহাসে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক নিঃসন্দেহে বিনম্ৰতাৰে সোঁৱৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে ডঃ সিঙৰ অৰ্থনৈতিক উদাৰীকৰণ নীতি আৰু কল্যাণমূলক চিন্তাধাৰাই কোটি কোটি নাগৰিকৰ জীৱন পৰিৱৰ্তন কৰি বাস্তৱিকতে দেশত মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰাৰ লগতে লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা মুক্তি দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা শোকবাৰ্তাত ডঃ মনমোহন সিঙৰ সান্নিধ্যৰে উপকৃত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰই এগৰাকী মহান দেশপ্ৰেমী বিদগ্ধ পণ্ডিত তথা বিশিষ্ট ৰাজনীতিক হেৰুৱালে বুলি প্ৰকাশ কৰে। দেশ বিদেশৰ অন্যান্য নেতাসকলেও ডঃ মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত 137 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত অনুমোদন জনাইছে। চীনৰ চৰকাৰী বাতৰি সংস্থা শিনহুৱাৰ উদ্ধৃতি দি হংকঙৰ পৰা প্ৰকাশিত ছাউথ চাইনা মৰ্ণিং পোষ্ট কাকতে প্ৰকাশ কৰা অনুসৰি য়াৰলুং জাংগু নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰৰ তিব্বতৰ ইংৰাজী ইউ আকৃতিৰ অংশত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰু বান্ধটো নিৰ্মাণ কৰা হ'ব। এই বৃহৎ বান্ধ নিৰ্মাণ হৈ উঠিলে ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ গতি প্ৰকৃতি সম্পূৰ্ণৰূপে সলনি হ'ব বুলি আশংকা কৰা হৈছে। বাতৰিটোত প্ৰকাশ কৰা অনুসৰি চীনে ইতিপূৰ্বে নিৰ্মাণ কৰা থ্ৰী গৰ্জেছ বান্ধতকৈও এই বান্ধ চাৰিগুণ বৃহৎ হ'ব। প্ৰস্তাৱিত এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা চীনে 300 বিলিয়ন কিলোৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই প্ৰকল্পটোৰ অংশ হিচাপে নামচা বাৰুৱা পৰ্বতৰ তলেৰে 20 কিলোমিটাৰ দৈৰ্ঘৰ 6টা সুৰংগ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ প্ৰায় 2000 কিউবিক মিটাৰ পানী বোৱাই নিয়া হ'ব। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদৰ প্ৰায় আধা জলৰাশি আনফালেৰে বোৱাই নিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই বৃহদাকায় বান্ধৰ নিৰ্মাণে অসম আৰু অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি হ'ব বুলি আশংকা ব্যক্ত কৰিছে। নৱবৰ্ষৰ প্ৰথম দিনটোতেই ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সেই অনুসৰি অহা 1 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ পৰ্টেল মুকলি কৰা হ'ব। ইতিমধ্যে 1,54,000 লোকে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে। এইবাৰ চৰকাৰে 75,000 যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে প্ৰথম কিস্তিৰ 1,00,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত 25,000 যুৱক যুৱতীক 1,00,000 টকাকৈ দিয়া হৈছিল। প্ৰথম পৰ্যায়ত ধন লাভ কৰা লোকসকলৰ কাম কাজসমূহ পৰীক্ষা কৰি বাকী থকা 1,00,000 টকা প্ৰদান কৰা হ'ব। অহা 1 জানুৱাৰীতেই চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন বীমা আঁচনি ৰূপায়ণৰ জৰিয়তে কেইবাটাও বেংকৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
যে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে, তেওঁলোকে 5,00,000 টকাৰ পৰা 10,00,000 টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও। দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1,00,000,000 টকা পৰিয়ালটোৱে পাব, আৰু যদি দুৰ্ঘটনাত পাৰ্মানেণ্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70,00,000 টকা পৰিয়ালটোৱে লাভ কৰিব। 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব।
আনহাতে চৰকাৰী কৰ্মচাৰী নিজৰ মাজতে বুজাবুজিৰে বদলি হ'ব পৰা পৰ্টেলটো নতুন বছৰৰ প্ৰথম দিনটোতে মুকলি কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দুমাহৰ ভিতৰত ইচ্ছুকসকলে আবেদন কৰিবলৈ আহ্বান জনায়। ছফটৱেৰৰ জৰিয়তে এই কাম কম সময়ৰ ভিতৰতে কৰ্মচাৰীৰ নিজৰ অনুমতি সাপেক্ষে সমাধান কৰা হ'ব বুলিও তেওঁ কয়। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা আঁচনিৰ বাবে আবেদনৰ অন্তিম দিন অহা 31 ডিচেম্বৰ হোৱাত মুখ্যমন্ত্ৰীয়ে শৈক্ষিক, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহক সময়মতে আবেদন কৰাৰ বাবেও আহ্বান জনায়। ইতিমধ্যে ৰাজ্য চৰকাৰে পূৰ্বৰ নিয়ম শিথিল কৰাৰ কথাও তেওঁ উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত আজিৰে পৰা অহা 7 জানুৱাৰীলৈ 12-দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এইবাৰৰ গ্ৰন্থমেলাত ৰাজ্য আৰু বহিৰাজ্যৰ 118টা প্ৰকাশন গোষ্ঠীসহ 350খন বিপণীয়ে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাৰ অন্তিম দিনা প্ৰকাশন পৰিষদ সাহিত্য বঁটা ধাৰ আৰু অন্যান্য গল্প গ্ৰন্থখনৰ বাবে বিশিষ্ট লেখক য়েছে দৰ্জে থংছিক প্ৰদান কৰা হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ নিৰূপমা। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ দেহাৱসান, চীনে ব্ৰহ্মপুত্ৰক ভেদি বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ, ৰাজ্যিক কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ঘোষণাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিয়োগৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে, দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰৰ প্ৰস্থান, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগ, অসমীয়া খবৰ কাকতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান, মুক্ত গোলকীয় অৰ্থনীতিৰ প্ৰবক্তা ডঃ সিঙৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা, দ্য চেণ্টিনেল কাকতে মনমোহন সিং পাছেজ অৱে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাতৰিটো আজি প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰতলৈ প্ৰচণ্ড ভাবুকি, মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ একক প্ৰকল্পত অনুমোদন, বেইজিঙৰ ব্ৰহ্মপুত্ৰত সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব চীনে, এই শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে এটা উদ্বেগজনক বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে এই বাতৰিটো অসমসহ নামনিৰ বাবে ভয়াৱহ বিপদৰ আগজাননী, অতি ভূমিকম্পপ্ৰৱণ এলেকাত চলিব নিৰ্মাণ, ব্ৰহ্মপুত্ৰক ভেটি চীনৰ সৰ্ববৃহৎ নদী বান্ধ, আৰু দি আছাম ট্ৰিবিউন কাকতে চাইনা অকেইজ ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেম অভাৰ ব্ৰহ্মপুত্ৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীত কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল মুকলি কৰাৰ লগতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত জীৱন বীমাৰ সুবিধা দিয়াৰ বাবে 1 জানুৱাৰীত বেংকেৰে বুজাবুজিৰ চুক্তি সন্দৰ্ভত কৰা ঘোষণাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দিছপুৰত কালি এগৰাকী মহিলাক দিন দুপৰতে হত্যা কৰাৰ ঘটনাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থতাৰ দিশটো উদঙাই দিয়া বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। 2023-24 বিত্তীয় বৰ্ষত বিজেপিয়ে বিভিন্ন ব্যক্তি, ট্ৰাষ্ট আৰু কৰ্পৰেট গোষ্ঠীৰ পৰা 2244 কোটি টকা বৰঙণি লাভ কৰাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ উভতি আহিছো নিৰুপমা বৰঠাকুৰৰ ওচৰলৈ।
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ 22 সংখ্যক মৃত্যুবাৰ্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চান্দমাৰী শ্বহীদ উদ্যানত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে সোণোৱাল খচাৰী লোক সংস্কৃতিৰ চৰ্চাৰে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে লোকশিল্পীগৰাকীক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী 2024 বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা 28 ডিচেম্বৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা 3 গৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। 31 ডিচেম্বৰৰ নিশা 8:02 দেশ বিদেশৰ ৰাজনীতি, সমাজনীতি, ক্ৰীড়া, সংস্কৃতি আৰু সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত সাংবাদিক, চলচ্চিত্ৰ সমালোচক আৰু ৰাজনৈতিক পৰ্যবেক্ষক উপস্থিত থাকি বছৰটোৰ উল্লেখযোগ্য ঘটনাৱলীৰ পৰ্যালোচনা আগবঢ়াব। মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে টেষ্টত কেংগেৰু বাহিনীয়ে 474 ৰাণৰ প্ৰথম ইনিংছ সামৰিছে। দলটোৱে কালি 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 311 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰি ষ্টিভ স্মিথৰ দৰ্শনীয় বেটিঙৰ সহায়ত বৃহৎ স্কৰ কৰিবলৈ সমৰ্থ হয়। স্মিথে 140 ৰাণ কৰে। ইয়াৰ উপৰি মাৰনাছ লাবুছানে 72 ৰাণ আৰু টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰা অপেনাৰ ছেম কনষ্টাছে 60 ৰাণ কৰে। বলিঙত ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই সৰ্বাধিক 4টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত আমালৈ অহা শেহতীয়া খবৰ অনুসৰি ভাৰতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই 29 ৰাণ সংগ্ৰহ কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিলেও দিনটোৰ পিছৰ ভাগলৈ আকাশ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.5 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 11.6 ডিগ্ৰী চেলচিয়াছ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ দেহাৱসান, ডঃ সিঙৰ বিয়োগত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা, ব্ৰহ্মপুত্ৰৰ ওপৰত 137 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত চীনৰ অনুমোদন, নৱবৰ্ষৰ 1 দিনটোতেই ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত আজিৰে পৰা 7 জানুৱাৰীলৈ অসম গ্ৰন্থমেলা, আৰু বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ 4ৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 8টা উইকেট হেৰুৱাই 474 ৰাণ সংগ্ৰহ।